ألف لام ميم.
ألف لام ميم.
تنزيل الكتاب لا ريب فيه من رب العالمين.
এই কিতাব বিশ্বজগতের প্রতিপালকের তরফের পর অবতীর্ণ, ইয়াত কোনো সন্দেহ নাই।
أَمْ يَقُولُونَ افْتَرَاهُ بَلْ هُوَ الْحَقُّ مِنْ رَبِّكَ لِتُنْذِرَ قَوْمًا مَا أَتَاهُمْ مِنْ نَذِيرٍ مِنْ قَبْلِكَ لِتُنْذِرَ قَوْمًا مَا أتاهم من نذير من قبلك لعلهم يهتدون.
অথবা সিহঁতে এই কথা কয় নেকি যে এইখন তেওঁ নিজেই রচনা কৰিছে? নহয়, বরং এইখন হৈছে তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা অহা সত্য, যাতে তুমি এনেকুৱা এটা সম্প্ৰদায়ক সতৰ্ক কৰিব পাৰা যিসকলৰ ওচৰলৈ তোমাৰ পূৰ্বে আন কোনো সতৰ্ককাৰী অহা নাছিল। সম্ভৱত সিহঁতে হৃদায়ত লাভ কৰিব।
الله الذي خلق السماوات والأرض وما بينهما في ستة أيام ثم استوى على العرش ما لكم من دونه من ولي ولا شفيع أفلا تتذكرون.
আল্লাহে সেই সত্য যিজনে আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে অন্তৰ্বৰ্তী সকলো বস্তুক কেৱল ছয় দিনৰ সৃষ্টি কৰিছে, তাৰ পিছত তেওঁ আৰশৰ ওপৰত উঠিছে। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱক নাই আৰু কোনো মধ্যস্থতাকাৰীও নাই, তথাপিও তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে?
يدبر الأمر من السماء إلى الأرض ثم يعرج إليه في يوم كان مقداره ألف سنة ثم يعرج إليه في يوم كان مقداره ألف سنة مما تعدون.
তেওঁ আকাশৰ পৰা পৃথিৱীলৈকে সকলো বিষয় পৰিচালনা কৰে, তাৰপিছত সকলো বিষয় তেওঁৰ সমীপতেই উত্থিত হ'ব এনেকুৱা এটা দিনত যাৰ পৰিমাণ হ'ব তোমালোকৰ গণনা অনুসাৰে এহেজাৰ বছৰ।
ذلك عالم الغيب والشهادة العزيز الرحيم.
তেওঁ গায়েব আৰু উপস্থিত যাবতীয় বিষয়ৰ জ্ঞানী, প্ৰবল পৰাক্ৰমশালী, পৰম দয়ালু।
الذي أحسن كل شيء خلقه وبدأ خلق الإنسان من طين.
যিজনে তেওঁৰ প্ৰত্যেকটো সৃষ্টিক উত্তম ৰূপে সৃজন কৰিছে আৰু বোকা মাটিৰ পৰা মানৱ সৃষ্টিৰ সূচনা কৰিছে।
ثُمَّ جَعَلَ نَسْلَهُ مِنْ سُلَالَةٍ مِنْ مَاءٍ مَهِينٍ.
তাৰপিছত তেওঁৱে মানুহৰ বংশ উৎপন্ন কৰিছে তুচ্ছ তৰল পদাৰ্থৰ উপাদানৰ পৰা।
ثم سواه ونفخ فيه من روحه وجعل لكم السمع والأبصار والأفئدة قليلا ما تشكرون.
তাৰপিছত তেওঁই তাক ফুটাম কৰিছে আৰু তাত তেওঁ ৰূহ ভৰাই দিছে। তেওঁই তোমালোকৰ বাবে কাণ, চকু আৰু অন্তকৰণ সৃষ্টি কৰিছে। তোমালোকে খুবেই কম কৃতজ্ঞতা প্ৰকাশ
কৰা। আৰু
সিহঁতে কয়, আমি যেতিয়া মাটিত মিহলি যাম তাৰ পিছতো আমি নতুন সৃষ্টিৰূপে উত্থিত হ'মনে? বৰং সিহঁতে নিজ প্ৰতিপালকৰ সাক্ষাতক অস্বীকাৰ কৰে।
قل يتوفاكم ملك الموت الذي وكل بكم ثم إلى ربكم ترجعون
كوا মৃত্যুৰ ফিৰিস্তাক তোমালোকৰ বাবে নিয়োগ কৰা হৈছে, তেওঁই তোমালোকৰ প্ৰাণ হৰণ কৰিব, তাৰ পিছত তোমালোকৰ প্ৰতিপালকৰ ওচৰতে তোমালোকক উভতাই নিয়া হ'ব।
ولو ترى إذ المجرمون ناكسوا رؤوسهم عند ربهم ربنا أبصرنا وسمعنا ناكسوا رؤوسهم عند ربهم ربنا أبصرنا وسمعنا فارجعنا نعمل صالحا إنا موقنون
আর তুমি যদি দেখিলা হেতেন যেতিয়া অপরাধী বিলাকে মূর অবনত করি কব, হে আমার প্রতিপালক, আমি দেখিলু আর শুনিলু, এতেকে তুমি আমাক পুনর পঠাই দিয়া, আমি সৎকর্ম করিম, নিশ্চয় আমি দৃঢ় বিশ্বাসী।
ولو شئنا لآتينا كل نفس هداها ولكن حق القول مني لأملأن جهنم من الجنة والناس أجمعين
ইচ্ছা করিলে প্রত্যেক ব্যক্তিকেই সৎ পথত পরিচালিত করিলেন, কিন্তু মোর ফালৰ পৰা এই কথা নিশ্চিতভাৱে সাব্যস্ত যে নিশ্চয় মই কিছুমান জিন আৰু মানুহৰ দ্বাৰা জাহান্নাম পূৰণ কৰিম।
فذوقوا بما نسيتم لقاء يومكم هذا إنا نسيناكم وذوقوا عذاب الخلد وَذُوقُوا عَذَابَ الْخُلْدِ بِمَا كُنْتُمْ تَعْمَلُونَ
এটাকে সিহঁতক কোৱা হ'ব, শাস্তি ভোগ কৰা, কাৰণ তোমালোকে আজিৰ এই দিনটোৰ সাক্ষাতৰ কথা পাহৰি গৈছিলা। নিশ্চয় আমিও তোমালোকক পৰিত্যাগ কৰিলোঁ, তোমালোকে যি আমল কৰিছিলা তাৰ বাবে তোমালোকে স্থায়ী শাস্তি ভোগ কৰা।
إنما يؤمن بآياتنا الذين إذا ذكروا بها خروا سجدا وسبحوا بحمد ربهم وهم لا يستكبرون
কেবল তেওঁলোকে আমাৰ আয়াতসমূহৰ প্ৰতি বিশ্বাস স্থাপন কৰে যিসকলে ইয়াৰ দ্বাৰা উপদেশ প্ৰাপ্ত হ'লে ছাজদাত পৰি যায় আৰু নিজ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পবিত্ৰতা আৰু মহিমা ঘোষণা কৰে আৰু তেওঁলোকে অহংকাৰ নকৰে।
تتجافى جنوبهم عن المضاجع يدعون ربهم خوفا وطمعا ومما رزقناهم ينفقون
তেওঁলোকে ৰাতিত শয্যা ত্যাগ কৰি ভয় আৰু আশাৰ সৈতে নিজ প্ৰতিপালকক আহ্বান কৰে আৰু আমি তেওঁলোকক যি জীৱিকা দান কৰিছো তাৰ পৰা তেওঁলোকে দান কৰে।
فلا تعلم نفس ما أخفي لهم من قرة أعين جزاء بما كانوا يعملون
এতেকে কোনোৱাই নাজানে তেওঁলোকৰ কৃতকৰ্মৰ পুৰস্কাৰ হিচাপে তেওঁলোকৰ চকু জোৰ পেলোৱা কি প্ৰতিদান লুকুৱাই ৰখা হৈছে।
أفمن كان مؤمنا كمن كان فاسقا لا يستوون
এতেকে এজন মুমিন ব্যক্তি ফাসিকৰ দৰে হ'ব পাৰেনে? তেওঁলোক কেতিয়াও সমান নহয়।
أما الذين آمنوا وعملوا الصالحات فلهم جنات المأوى فلهم جنات المأوى نزلا بما كانوا يعملون
যিসকলে ইমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ কৃতকৰ্মৰ ফলস্বৰূপে তেওঁলোকৰ আপ্যায়নৰ ঠিকনা হ'ব জান্নাত
وَأَمَّا الَّذِينَ فَسَقُوا فَمَأْوَاهُمُ النَّارُ كُلَّمَا أَرَادُوا أَن يَخْرُجُوا مِنْهَا أُعِيدُوا فِيهَا أعيدوا فيها وقيل لهم ذوقوا عذاب النار الذي كنتم به تكذبون
আনহাতে যিসকলে পাপ কৰ্ম কৰিছে সিহঁতৰ বাসস্থান হ'ব জাহান্নাম যেতিয়াই সিহঁতে তাৰ পৰা ওলাব বিচাৰিব তেতিয়াই সিহঁতক তালৈ উভতাই পঠিওৱা হ'ব আৰু সিহঁতক কোৱা হ'ব যি জুইৰ শাস্তিক তোমালোকে মিছা প্ৰতিপন্ন কৰিছিলা সেইটো কেতিয়া ভোগ
কৰা আৰু
নিশ্চয় আমি সিহঁতক মহাশাস্তিৰ পূৰ্বে অলপ লঘু শাস্তি আস্বাদন কৰাম যাতে সিহঁতে সৎপথলৈ উভতি আহে
وَمَنْ أَظْلَمُ مِمَّنْ ذُكِّرَ بِآيَاتِ رَبِّهِ ثُمَّ أَعْرَضَ عَنْهَا إِنَّا مِنَ الْمُجْرِمِينَ مُنْتَقِمُونَ
زي بيكتية نسبتي بالاكر آيات هموهر مدهموت اپدك پرابتو هوار پسوتو تار پرا مغغر ايلوي তাতকৈ ডাঙৰ জালিম আৰু নকোন হ'ব পাৰে নিশ্চয় আমি অপৰাধীবিলাকৰ পৰা প্ৰতিশোধ গ্ৰহণ কৰিম
ولقد آتينا موسى الكتاب فلا تكن في مرية من لقائه وجعلناه هدى لبني إسرائيل
আৰু নিশ্চয় আমি মুছাক কিতাপ প্ৰদান কৰিছিলোঁ এতেকে তুমি তেওঁৰ সাক্ষাতৰ বিষয়ত সন্দেহ পোষণ নকৰিবা আৰু আমি সেই কিতাপখনক বনি ইছৰাইলৰ বাবে হিদায়ত স্বৰূপ কৰি দিছিলোঁ
وجعلنا منهم أئمة يهدون بأمرنا لما صبروا وكانوا بآياتنا يوقنون
আৰু আমি সিহঁতৰ মাজৰ পৰা বহুকেইজন নেতা মনোনীত কৰিছিলোঁ তেওঁলোকে আমাৰ নিৰ্দেশ অনুযায়ী সৎপথ প্ৰদৰ্শন কৰিছিল যিহেতু তেওঁলোকে ধৈৰ্য ধাৰণ কৰিছিল আৰু তেওঁলোকে আমাৰ আয়াতসমূহৰ প্ৰতি দৃঢ় বিশ্বাস পোষণ কৰিছিল
إن ربك هو يفصل بينهم يوم القيامة فيما كانوا فيه يختلفون
নিশ্চয় তোমাৰ প্ৰতিপালকে কিয়ামতৰ দিনা সিহঁতৰ মাজত ফয়সলা কৰি দিব যিবোৰ বিষয়ত সিহঁতে মতবিৰোধ কৰিছিল
أَوَلَمْ يَهْدِ لَهُمْ كَمْ أَهْلَكْنَا مِنْ قَبْلِهِمْ مِنَ الْقُرُونِ يَمْشُونَ فِي مَسَاكِنِهِمْ إِنَّ فِي ذَلِكَ لَآيَاتٍ أَفَلَا يَسْمَعُونَ
إِتَّيَوْ خِيَوْتَوْ خِدَاتْ نَكُرِ لِنَا جَا عَمِي خِيَوْتَرْ پُرْبَي كِمَانْ پَرْجَنْمَكْ دَنْغُو كُرِسُو যিসকলৰ বাসভূমিত সিহঁতে বিচৰণ কৰি থাকে নিশ্চয় ইয়াত আছে বহুতো নিদৰ্শন তথাপিও সিহঁতে নুখুৰিবনে
أَوَلَمْ يَرَوْا أَنَّا نَسُوقُ الْمَاءَ إِلَى الْأَرْضِ الْجُرُزِ فَنُخْرِجُ بِهِ زَرْعًا تَأْكُلُ مِنْهُ أَنْعَامُهُمْ وَأَنْفُسُهُمْ أَفَلَا يُبْصِرُونَ
সিহঁতে লক্ষ্য কৰা নাইনে আমি শুকান ভূমিৰ ওপৰেদি পানী প্ৰবাহিত কৰোঁ তাৰ পিছত সেই পানীৰে শস্য উৎপন্ন কৰোঁ যাৰ পৰা সিহঁতৰ চতুষ্পদ জন্তুবোৰে আৰু সিহঁতে নিজেও খাদ্য গ্ৰহণ কৰে সিহঁতে লক্ষ্য নকৰেনে
ويقولون متى هذا الفتح إن كنتم صادقين
আৰু সিহঁতে কয় তোমালোকে যদি সত্যবাদী হোৱা তেন্তে কোৱা কেতিয়া হ'ব এই বিজয়
قل يوم الفتح لا ينفع الذين كفروا إيمانهم ولا هم ينظرون
كوا بزور دينا كافر حقل الإيمان بخن كنو كاموت نهيبا أرو كيوتك أبوكا كو ديانا أبو
فأعرض عنهم وانتظر إنهم
এতেকে তুমি সিহঁতক
উপেক্ষা কৰা
আৰু অপেক্ষা কৰা নিশ্চয় সিহঁতেও অপেক্ষা কৰি আছে